এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ্ণাঢ্য কাৰ্যসূচী, ডিমা হাছাও জিলাত সংঘটিত পথ দুৰ্ঘটনাত কমেও 3 লোকৰ মৃত্যু আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি অস্মিতা লীগৰ আয়োজন। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। বিজেপিয়ে আজি মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম সমষ্টিত জন আশীৰ্বাদ যাত্ৰা উলিয়ায়। এই যাত্ৰাৰ আজি সপ্তম দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি নতুন বৰ অসম যাত্ৰীৰ অংশ হিচাপে মৰাণৰ তিলৈত আয়োজিত চাহ মজদুৰ আদিবাসীসকলৰ মহাসন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে মহিলাসকলক সুযোগ আৰু সমৰ্থন আগবঢ়ালে তেওঁলোকে যিকোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাব পাৰে। বৰ্তমান সময়ত মহিলাসকলে উদ্যমিতাই হওক বা কৰ্পৰেট জগততেই হওক নেতৃত্ব বহন কৰিবলৈ সমৰ্থ হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰত মহিলা নেতৃত্বাধীন বিকাশৰ দিশত দ্ৰুততাৰে অগ্ৰসৰ হৈছে আৰু কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণো বৃদ্ধি পাইছে।
আজ মহিলাই শিক্ষা, প্ৰশাসন, ন্যায়পালিকা, সেনা, চিকিৎসা, বিজ্ঞান, টেকনিক, কলা আৰু উদ্যমিতা হার ক্ষেত্র মে অগ্রণী ভূমিকা নিভা রে। গ্রামীণ ক্ষেত্র কি মহিলায় স্বয়ং সহায়তা সমূহ কে মাধ্যম সে আর্থিক রূপ সে আত্মনির্ভর বন রে। এ পঞ্চায়েতো মে গ্রামীণ বিকাশ কো নেতৃত্ব দে রে। অনেক মহিলায় উদ্যোগ, স্টার্টআপ, কর্পোরেট জগত মে আপনি যোগ্যতা ও ক্ষমতা সে নেতৃত্ব প্রদান কর রে। খেল জগত মে হামারি বেটিয়া উৎকৃষ্ট প্রদর্শন কর রে। ऐसे उदाहरण ये विश्वास जगाते हैं कि अवसर और समर्थन मिलने से महिलाएं हर क्षेत्र में उत्कृष्टता प्राप्त कर सकते। महिलाओं में दम है, हम किसी से कम नहीं, हम में भी दम है।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে সহনশীলতা আৰু স্বপ্নৰে দেশ গঢ়ি তোলা প্ৰতিগৰাকী নাৰীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি লায়ন্স ক্লাব ডিব্ৰুগড়ে পৌৰ নিগমৰ 12গৰাকী মহিলা চাফাই কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে। জিলাখনৰ ডিবৰু সাহিত্য সংস্কৃতি জনমঞ্চৰ উদ্যোগতো খলিহামাৰী বৈষ্ণৱ সমাজ কৃষ্টি শাখা ভৱনত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰই মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কো আৰু উন্নত ভাৰত অভিযানৰ সহযোগত টঙনাপৰা কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়ত নাৰী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। কাৰ্যসূচীত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ অন্নজ্যোতি গগৈয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি নাৰী দিৱসৰ তাৎপৰ্য তথা নাৰী সবলীকৰণৰ বিষয়ে বক্তব্য আগবঢ়ায়। এই সভাতে মহিলা অধ্যয়ন কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা দাপোন শীৰ্ষক বাৰ্ষিক পত্ৰিকাখন উন্মোচন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানত কিছু উদ্যমী নাৰীয়ে ভিন ভিন কামত নিয়োজিত হৈ স্বাৱলম্বনৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰাৰ বাতৰিও আমালৈ আহিছে। মাজুলীৰ এনে এগৰাকী মহিলাই মুখা শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। অতি নিপুণভাৱে মুখা শিল্পত সৃষ্টিশীলতা পৰিচয় দিয়া মাজুলীৰ বেঙেনাআটীৰ জুৰিমণি কলিতাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।
এই পৰিয়ালৰ কথা কওঁতে ক'ব লাগিব, যিহেতু এগৰাকী মহিলাই এই শিল্পকলা আগবঢ়াই লৈ যোৱাত যথেষ্ট অসুবিধা হয়, যিহেতু বাঁহ কাটি সকলোবোৰ বস্তু যিহেতু থলুৱা হয় আৰু এই ক্ষেত্ৰত মোৰ মানুহজন আৰু মোৰ ভাইটি যথেষ্ট সহযোগিতা কৰিছে আৰু এই দিশত তেখেতৰ 100% অৰিহণাৰ বাবে মই এই যাত্ৰা সফল হ'ব পাৰিছো। এই শিল্পকলাৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ ওচৰত শিকি আছিলো আৰু 21 চনৰ মাজভাগৰ পৰা মই বাণিজ্যিকভাৱে এই শিল্পকলাক আগবঢ়াই লৈ গৈ আছো। আজি তাৰিখলৈকে মই এই শিল্পকলাক স্বনিৰ্ভৰশীলতাৰ দিশত আগবঢ়াই লৈ যাব পাৰিছো। যিহেতু মই এগৰাকী মহিলা, এই মুখা শিল্প এগৰাকী মহিলা হৈ শিকাটো খুব কষ্টকৰ আছিল। এই শিল্পকলাক মই শিকি পেলাই বৰ্তমান মই মোৰ লগতে বহুকেইগৰাকী মহিলাক এই প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আগবঢ়াই লৈ গৈ আছো আৰু তেওঁলোকেও বৰ্তমান নিজে স্বনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাব পাৰিছে।
অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ সাহিত্যচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম লেখিকা সমাজকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনেও আজি গুৱাহাটী মহানগৰীত পৃথকে পৃথকে নাৰী দিৱস উপলক্ষে কাৰ্যসূচীৰ আয়োজন কৰে। ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ উদ্যোগতো গুৱাহাটী পশ্চিম গুৱাহাটী মহাবিদ্যালয় আৰু কে চি দাস কমাৰ্চ কলেজৰ লগতে ধেমাজি চিলাপথাৰ পূৰ্বাঞ্চল মহাবিদ্যালয়, ডিব্ৰুগড় ডি এইচ এছ কানৈ মহাবিদ্যালয়, মৰাণ জুনিয়ৰ মহাবিদ্যালয়, ডুমডুমাৰ বি আৰ এম চৰকাৰী আদৰ্শ মহাবিদ্যালয় আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে। অহা 15 মাৰ্চত গুৱাহাটীত হ'বলগীয়া যুৱ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। আজি যোৰহাটত বিজেপিৰ কাৰ্যকৰ্তা আৰু বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰে। ডিমা হাছাও জিলা বড়ো হাফলং এলেকাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে 4 জন লোক আহত হয়। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে হাফলঙৰ সাপ্তাহিক বজাৰৰ পৰা পাহাৰীয়া পথেৰে লামডিঙলৈ ঘূৰি যোৱাৰ সময়ত যাত্ৰী কঢ়িওৱা বাহন এখন নিউ হাফলং ষ্টেচন ৰোডৰ সমীপত দ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। মৃত লোককেইজন লাংটিং হাছিনৰ মঞ্জয় গুৰুং, লাংটিং কালিবাৰীৰ বিমলা আৰু লাম্বু নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহত লোকসকলক চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কাজিৰঙাৰ বগৰীজুৰিত কালিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে কাজি ৰংহাংপি ঐতিহ্য মেলা অনুষ্ঠিত হৈছে। বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মেলা দিনৰ 11 বজাৰ পৰা নিশা 8 বজালৈ মুকলি ৰখা হৈছে। একেখন মঞ্চত আদিবাসী ঐতিহ্য প্ৰদৰ্শন, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি আৰু দায়বদ্ধ পৰ্যটনৰ প্ৰসাৰৰ বাবে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কালি কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ মহিলা গোটে এই মেলাৰ দুৱাৰ মুকলি কৰে। স্থানীয়ভাৱে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী, বাঁহ, কাঠ আৰু বেতৰ হস্তশিল্প সামগ্ৰী বস্ত্ৰকে ধৰি বিভিন্ন সামগ্ৰী বিপণী মেলাত মুকলি কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালি, লোকনৃত্য, গীত, ভাষা, শিক্ষাকে ধৰি কেইবাটাও বিষয়ত আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক, নীতি নিৰ্ধাৰক, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, উদ্যোগীকে ধৰি কমেও 5,000 লোকে মেলাৰ বিভিন্ন কাৰ্যসূচীত অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মহিলা এথলীটসকলক এখন প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰি মহিলা সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। এই লীগৰ জৰিয়তে সমাগত দিনবোৰত দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নক বাস্তৱায়িত কৰা হ'ব। এই প্ৰতিযোগিতা ছোৱালীবোৰৰ বাবে মুঠ 3টা শাখাত অনুষ্ঠিত হ'ব। 13 বছৰ, 13-18 বছৰৰ ভিতৰত আৰু 18 বছৰৰ ঊৰ্ধ এই 3টা শাখাত এথলীটসকলে ক্ৰমে 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰিব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰো বিভিন্ন স্থানত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অস্মিতাৰ শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত পুৱাৰে পৰা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মাই ভাৰত কেন্দ্ৰ গোৱালপাৰা সহযোগত দুধনৈ হাইস্কুল খেলপথাৰতো ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণৰ অভিযান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ্ণাঢ্য কাৰ্যসূচী। ডিমা হাছাও জিলাত সংঘটিত পথ দুৰ্ঘটনাত কমেও 3 জন লোকৰ মৃত্যু আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি অস্মিতা লীগৰ আয়োজন।